এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। সংসদৰ চলিত অধিৱেশনক ভাৰতৰ বিজয় উৎসৱ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত মন্তব্য কৰে। লোকসভাত আজি অপাৰেচন সিন্ধু সন্দৰ্ভত হোৱা আলোচনাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বিশ্বৰ কোনো নেতাই ভাৰতক অপাৰেচন সিন্ধু বন্ধ কৰিবলৈ কোৱা নাছিল। শ্ৰীমোদীয়ে কয় যে পাকিস্তানী পক্ষই এই অভিযান বন্ধ কৰিবলৈ ভাৰতৰ প্ৰতি অনুৰোধ জনাইছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপৰাষ্ট্ৰপতিৰ সৈতে হোৱা কথা বতৰাত পাকিস্তানে আক্ৰমণ কৰিলে ডাঙৰ আক্ৰমণেৰে প্ৰত্যুত্তৰ দিয়া হ'ব বুলি স্পষ্ট কৰি দিয়া হৈছিল বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অপাৰেচন সিন্ধুৰৰ সময়ত ভাৰতে পাকিস্তানৰ ভিতৰলৈ গৈ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছিল। ভাৰতে পেহেলগাম আক্ৰমণৰ পাছত পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিছিল আৰু সেনা বাহিনীয়ে মাত্ৰ 22 মিনিটৰ ভিতৰতে এই আক্ৰমণৰ প্ৰতিশোধ লৈছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ 5 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ধৰতী আবা জনজাতীয় গাঁও উৎকৰ্ষ অভিযানৰ অধীনত দেশজুৰি জনজাতীয় ছাত্ৰ ছাত্ৰীৰ বাবে ছাত্ৰাবাস নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ভাৰ্চুৱেল ব্যৱস্থাৰে এই কাৰ্যসূচীক নেতৃত্ব দিয়ে। এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ 2024-25 আৰু 25-26 বৰ্ষৰ বাবে মুঠ 209টা ছাত্ৰাবাস নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। ইয়াৰ জৰিয়তে 8,15 কোটি টকা ব্যয় সাপেক্ষে 23খন জিলাৰ 542খন গাঁৱক সামৰি লোৱা হ'ব। এই ছাত্ৰাবাসসমূহৰ স্থাপনৰ দ্বাৰা আওহতীয়া জনজাতীয় এলেকাসমূহত শিক্ষাৰ সুবিধা সুচলভাৱে প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে। তদুপৰি শিক্ষা প্ৰদান ব্যৱস্থা সৰ্বাত্মক আৰু অবিৰত কৰাৰ লগতে বিদ্যায়তনিক ফলাফল উন্নত কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত স্থানীয় পৰ্যায়ত নিযুক্তিৰ সুবিধা বৃদ্ধি পোৱাৰ লগতে সামাজিক আন্তঃগাঁথনি শক্তিশালী হ'ব আৰু লিংগ বৈষম্য দূৰ হ'ব বুলি আশা কৰা হৈছে। ৰাজ্যখনৰ কাৰ্বি আংলং জিলাত সৰ্বাধিক 41, ধেমাজিত 31 আৰু পশ্চিম কাৰ্বি আংলঙত 25টা এনে আৱাসৰ আধাৰশিলা স্থাপন কৰা হয়। আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ধেমাজিৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ নেতৃত্বৰ এই কাৰ্যসূচীত অংশ লয়। ডাঃ পেগুৱে জিলাখনৰ এটা ছাত্ৰাবাসৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যজুৰি বিভিন্ন জিলাত আজি মন্ত্ৰী বিধায়কসকলে এই কাৰ্যসূচীত অংশ লৈ জনজাতীয় ছাত্ৰসকলৰ বাবে আৱাসিক ভৱনৰ আধাৰশিলা স্থাপন কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অঞ্জনমণি কলিতা আৰু ৰাজেশ মজুমদাৰ, ন্যায়িক বিষয়া প্ৰাঞ্জল দাস আৰু সঞ্জীৱ কুমাৰ শৰ্মাই কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব। উচ্চ ন্যায়ালয়ৰ নতুন ভৱনৰ 1 নম্বৰ আদালতত কাইলৈ দিনৰ 10 বজাত আয়োজিত অনুষ্ঠানত মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে তেওঁলোকক শপত গ্ৰহণ কৰোৱাব। উল্লেখযোগ্য যে কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কালি সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে এই অতিৰিক্ত ন্যায়াধীশ কেইগৰাকীৰ নিযুক্তিৰ কথা প্ৰকাশ কৰিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাঘৰ ঘনত্বৰ দিশৰ পৰা বিশ্বৰ ভিতৰত তৃতীয়ৰূপে পৰিগণিত হৈছে। উদ্যানখনত প্ৰতি 100 বৰ্গ কিলোমিটাৰত 18টা বাঘ পোৱা গৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক সোণালী ঘোষে প্ৰকাশ কৰা মতে উদ্যানখনত 148টা প্ৰাপ্তবয়স্ক বাঘ আছে। ইয়াৰ ভিতৰত 83জনী বাঘিনী আৰু 55টা বাঘ আছে। জামছেদপুৰ এফ চি আৰু শ্বিলং লাজং এফ চিয়ে 134 সংখ্যক ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। উভয় দলে প্ৰথম 2খন খেলত ক্ৰমাগতভাৱে জয়েৰে প্ৰতিযোগিতাৰ নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। জামছেদপুৰ এফ চিয়ে আজি ঝাৰখণ্ডৰ জামছেদপুৰ জে আৰ ডি টাটা ক্ৰীড়া চৌহদত অনুষ্ঠিত গ্ৰুপ চিৰ 1খন খেলত ভাৰতীয় সেনা ফুটবল দলক 1-0 গ'লত পৰাস্ত কৰে। খেলখনৰ 52 মিনিটত চানানে দলৰ হৈ বিজয়সূচক গ'লটো দিয়ে। ইপিনে মেঘালয়ৰ শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ গ্ৰুপ ইৰ 1খন খেলত আজি শ্বিলং লাজং এফ চিয়ে ৰাংদাজিত ইউনাইটেড এফ চিক 3-1 গ'লত পৰাভূত কৰে। মঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত সোণালী পামৰ ৰজা ধৰ্মনাৰায়ণ ষ্টেডিয়ামত অনুষ্ঠিত ডাঃ ৰেৱতী মোহন বৰদলৈ আৰু ৰক্তিম জ্যোতি চমুৱা সোঁৱৰণি ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাত চিৰহেউজ সংঘই ফাইনেলত প্ৰৱেশ কৰিছে। চিৰহেউজ সংঘই আজি 1খন ছেমিফাইনেলত নৰ্থ মঙলদৈ ক্লাবক 2-1 গ'লত পৰাস্ত কৰে। কাইলৈ হ'বলগীয়া প্ৰতিযোগিতাৰ 2খন ছেমিফাইনেলত মুদৈবৰী জংলাউৰী ক্লাব কেহুতলী বাংগ্ৰিম ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বন বিভাগৰ কৰ্মচাৰী তথা সব্যসাচী সাংস্কৃতিক গোষ্ঠীৰ মূলজনক বিমান কুমাৰ বৰাৰ আজি বিয়লি যোৰহাটৰ 1খন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 55 বছৰ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 বজাত।